لتبلون في أموالكم وأنفسكم ولتسمعن من الذين أوتوا الكتاب من قبلكم ومن الذين أشركوا أذى كثيرا وَإِن تَصْبِرُوا وَتَتَّقُوا فَإِنَّ ذَلِكَ مِنْ عَزْمِ الْأُمُورِ
নিশ্চয় তোমালোকক তোমালোকৰ ধন সম্পদ আৰু নিজৰ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ'ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্ৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু তাকো অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ'ব দৃঢ় সংকল্পৰ কাম।